দ্বিতীয় বিবৰণ 26 অধ্যায় প্ৰথম শস্যৰ আগভাগ আৰু দশমাংশ। আপোনালোকৰ ঈশ্বৰ যীহোৱাই যি দেশ উত্তৰাধিকাৰ হিচাপে আপোনালোকক দিব, আপোনালোকে সেই দেশ অধিকাৰ কৰি যেতিয়া তাত বাস কৰিব, তেতিয়া আপোনালোকৰ ঈশ্বৰ যীহোৱাই দিয়া সেই দেশৰ ভূমিত আপোনালোকে যি শস্য উৎপন্ন কৰিব তাৰ প্ৰথম আগভাগৰ কিছু কিছু লৈ পাচিত ভৰাই ৰাখিব। আপোনালোকৰ যীহোৱাই নিজকে প্ৰকাশ কৰিবৰ কাৰণে যি ঠাই তেওঁৰ বাসস্থান হিচাপে মনোনীত কৰিব, সেই শস্য আপোনালোকে সেই ঠাইলৈ লৈ যাব। তেতিয়া যিজন পুৰোহিত থাকিব, আপোনালোকে গৈ তেওঁক ক'ব, যীহোৱাই আমাক যি দেশ দিম বুলি আমাৰ পূৰ্বপুৰুষসকলৰ আগত শপত খাইছিল, সেই দেশত মই সোমালো, ইয়াক আজি আপোনালোকৰ ঈশ্বৰ যীহোৱাৰ আগত স্বীকাৰ কৰিছোঁ। তাতে পুৰোহিতজনে আপোনালোকৰ হাতৰ পৰা পাচিটো লৈ আপোনালোকৰ ঈশ্বৰ যীহোৱাৰ যজ্ঞবেদীৰ আগত থ'ব। তাৰ পাছত আপোনালোকে আপোনালোকৰ ঈশ্বৰ যীহোৱাৰ আগত ক'ব, মোৰ পূৰ্বপুৰুষ এজন অৰামিয়া যাযাবৰ আছিল, তেওঁ মাত্ৰ কেইজনমান লোকক লগত লৈ মিশ্ৰলৈ নামি গৈছিল আৰু তাতে বাস কৰিছিল। সেই ঠাইত তেওঁ এক মহান পৰাক্ৰমী লোক হৈছিল আৰু জনসংখ্যাত বৃদ্ধি হৈ এক জাতি হৈ উঠিল। মিশৰীয়াসকলে আমাৰ লগত ভাল ব্যৱহাৰ নকৰিলে আৰু আমাক কষ্ট দিছিল, আমাৰ ওপৰত শ্ৰমৰ কঠিন বোজা দি দাসৰ কাম কৰালে। তেতিয়া আমি আমাৰ পূৰ্বপুৰুষসকলৰ ঈশ্বৰ যীহোৱাৰ আগত কাটৰুক্তি কৰিলোঁ। তাতে যীহোৱাই আমাৰ কাটৰুক্তি শুনিলে, তেওঁ আমাৰ ক্ৰন্দন শুনিলে, আমাৰ কষ্ট আৰু পৰিশ্ৰম দেখিলে আৰু আমাৰ ওপৰত হোৱা উপদ্ৰৱলৈ দৃষ্টি কৰিলে। যীহোৱাই এক বলৱান হাতেৰে নিজৰ ক্ষমতা দেখুৱাই মহাভয়ানক কাৰ্যৰে নানা চিন আৰু অদ্ভুত লক্ষণেৰে মিশৰৰ পৰা আমাক উলিয়াই আনিলে। তেওঁ আমাক এই ঠাইলৈ আনিলে আৰু গাখীৰ মৌ বোৱা এই দেশ আমাক দিলে। সেয়ে হে যীহোৱা, এয়া চাওক, আপুনি দিয়া ভূমিৰ প্ৰথম শস্যৰ আগভাগ মই আপোনাৰ ওচৰলৈ আনিছো। এইবুলি কৈ আপোনালোকৰ ঈশ্বৰ যীহোৱাৰ আগত আপোনালোকে আপোনালোকৰ পাচি থৈ তেওঁক প্ৰণিপাত কৰিব। আপোনালোকৰ ঈশ্বৰ যীহোৱাই আপোনালোকক আৰু আপোনালোকৰ পৰিয়ালক যি সকলো মংগল কৰিছে তাৰ বাবে আপোনালোকৰ মাজত থকা লেবিয়া আৰু বিদেশী লোকেৰে সৈতে আনন্দ কৰিব। প্ৰত্যেক দ্বিতীয় বছৰত অৰ্থাৎ দশমাংশৰ বছৰত আপোনালোকৰ শস্যৰ দহ ভাগৰ এভাগ আদায় দিয়া শেষ হোৱাৰ পাছত আপোনালোকে সেইবোৰ লেবিয়া, বিদেশী, পিতৃহীন আৰু বিধৱাসকলক দিব। তাতে সেই সকলোৱে আপোনালোকৰ নগৰৰ দুৱাৰৰ ভিতৰতে খোৱা বোৱা কৰি তৃপ্ত হ'ব। তাৰ পাছত আপোনালোকৰ ঈশ্বৰ যীহোৱাৰ আগত আপুনি এই কথা ক'ব, মই আপোনাৰ সকলো আজ্ঞা অনুসাৰে মোৰ আয়ৰ পৰা পবিত্ৰ অংশটো ঘৰৰ পৰা উলিয়াই আনি লেবিয়া, বিদেশী, পিতৃহীন আৰু বিধৱাসকলক দিলোঁ। আপোনাৰ আজ্ঞাসমূহৰ এটাও মই অমান্য কৰা নাই আৰু সেইবোৰ মই পাহৰা নাই। মৃত লোকৰ কাৰণে শোক প্ৰকাশৰ কালত মই পবিত্ৰ অংশৰ অলপো হোৱা নাই, বা অসুচি হোৱা কালত তাৰ একোকে উলিওৱা নাই, বা তাৰ পৰা কোনো অংশ মৃত লোকৰ সন্মানাৰ্থে দান কৰা নাই। মই মোৰ ঈশ্বৰ যীহোৱাৰ কথা শুনিলোঁ, আপুনি মোক দিয়া সকলো আজ্ঞাৰ দৰে মই কাৰ্য কৰিলোঁ। হে যীহোৱা, আপুনি নিজ পবিত্ৰ নিবাস স্বৰ্গৰ পৰা তললৈ দৃষ্টি কৰক আৰু আপোনাৰ প্ৰজা ইজৰাইলীয়াসকলক আশীৰ্বাদ কৰক। আমাৰ পূৰ্বপুৰুষসকলৰ আগত তুমি কৰা শপত অনুসাৰে যি গাখীৰ মৌ বোৱা ভূমিয়ে আমাক দিছা সেই দেশক আশীৰ্বাদ কৰা, যীহোৱাৰ আজ্ঞা পালন কৰাৰ নিৰ্দেশ। আজি আপোনালোকৰ ঈশ্বৰ যীহোৱাই এই বিধি আৰু শাসন প্ৰণালীবোৰ পালন কৰিবলৈ আপোনালোকক আজ্ঞা দিছে। এই হেতুকে আপোনালোকে সকলো মন আৰু সকলো প্ৰাণেৰে সেইবোৰ পালন কৰি সেইমতে কাৰ্য কৰিব। আজিয়ে আপোনালোকে স্বীকাৰ কৰিছে যে যিহুৱাই আপোনালোকৰ ঈশ্বৰ আৰু তেওঁ পথতে আপোনালোক চলিব। আপোনালোকে স্বীকাৰ কৰিছে যে তেওঁৰ বিধিবোৰ, তেওঁৰ আজ্ঞাবোৰ আৰু তেওঁৰ শাসন প্ৰণালীবোৰ আপোনালোকে পালন কৰিব আৰু তেওঁ বাক্যলৈ কাণ দিব। যিহুৱাইও আজি এই কথা স্বীকাৰ কৰিছে যে তেওঁ যেনেকৈ প্ৰতিজ্ঞা কৰিছিল সেইদৰে আপোনালোক তেওঁৰ নিজস্ব অধিকাৰত থকা তেওঁৰ প্ৰজা হৈছে আৰু আপোনালোকে তেওঁৰ সকলো আজ্ঞা পালন কৰা উচিত। যিহুৱাই আজি ঘোষণা কৰিছে যে প্ৰশংসা, যশস্যা আৰু সন্মানৰ ক্ষেত্ৰত তেওঁ সৃষ্টি কৰা সকলো জাতিবোৰৰ ওপৰত আপোনালোকক স্থান দিব। আপোনালোকৰ ঈশ্বৰ যিহুৱাই যিদৰে কৈছিল সেইদৰে আপোনালোক তেওঁৰ উদ্দেশ্যে এক পবিত্ৰ জাতি হ'ব।